এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাৰ বকুৰ গান্ধী মৈদানত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, ইংৰাজী 2026 বছৰটোত ৰাইজৰ সবল কণ্ঠৰ ভূমিকা পালন কৰি যাবলৈ অসম গণ পৰিষদ দল প্ৰতিশ্ৰুতিবদ্ধ, বনভোজক লৈ অসম আৰক্ষীৰ নীতি নিৰ্দেশনা জাৰি, মেঘালয়ৰ বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী ৰাফেল ৱাৰ্জিলৈ 2025 বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা, আৰু অস্মিতা পূবমণ্ডল হকী লীগৰ জুনিয়ৰ শাখাত অসমৰ ছোৱালী দলৰ ব্ৰঞ্জৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ বকুৰ গান্ধী মৈদানত আয়োজিত এটা অনুষ্ঠানত বকু ছয়গাঁও বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। এই অনুষ্ঠানত সমষ্টিটোৰ মহিলা আত্মসহায়ক গোটৰ মুঠ 33,861 সদস্যক 10,000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰম্ভিক পুঁজিৰ ধন সঠিকভাৱে ব্যৱহাৰ কৰা মহিলাসকলক পৰৱৰ্তী পৰ্যায়ত 25,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে। আঁচনিখনৰ অধীনত তৃতীয় বৰ্ষত ভাল প্ৰদৰ্শন কৰা মহিলাসকলক 50,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণৰ আজি 50 নম্বৰ সভা আৰু ইতিমধ্যে 16,00,000 মহিলাই এই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিছে। জানুৱাৰী মাহ আৰু ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত আমি অসমৰ প্ৰায়বিলাক সমষ্টিতে উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। আপোনালোকে জানি ভাল পাব যে এই উদ্যমিতা অভিযানত অসমৰ 32,00,000 মহিলা উপকৃত হ'ব আৰু 32,00,000 মহিলাক 10,000 টকাকৈ দিবলৈ যাওঁতে আমাৰ চৰকাৰে 3,200 কোটি টকা খৰচ কৰিব লাগিব।
অসম গণ পৰিষদ দলে ইংৰাজী 2026 বছৰটোতো ৰাইজৰ সবল কণ্ঠৰ ভূমিকা পালন কৰি যাব। বছৰটোৰ অন্তিম দিনা আজি দলটোৰ আমবাৰী মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এই অংগীকাৰৰ কথা প্ৰকাশ কৰে। সভাপতি অতুল বৰাই কয় যে অসম গণ পৰিষদে ঘৰে ঘৰে সংস্থাপন, ঘৰে ঘৰে উপাৰ্জন শীৰ্ষক গ্ৰামাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব। 2026 বিধানসভা নিৰ্বাচনত মিত্ৰ দল বিজেপিৰ সৈতে দলটোৱে মিত্ৰতা অক্ষুণ্ণ ৰাখি জয়লাভৰ সম্ভাৱনা থকা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি শ্ৰীবৰাই প্ৰকাশ কৰে। অৱশ্যে দলৰ নিৰ্বাচনী ৰণকৌশল অথবা আসন বুজাবুজি সন্দৰ্ভত আজিয়ে কোনো কথা প্ৰকাশ কৰিবলৈ তেওঁ অস্বীকাৰ কৰে। আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰে অসম চুক্তি ৰূপায়ণ সম্পৰ্কত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীবৰাই বৰ্তমান চৰকাৰৰ দিনত এই ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে বুলি দাবী কৰে।
এখন সাব কমিটি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গঠন কৰি দিছিল, মন্ত্ৰী গোটৰ সদস্যও আছিল, মই আছিলো আৰু দুগৰাকী সতীৰ্থ মন্ত্ৰী আছিল, সদৌখন ছাত্ৰ সন্থাৰ নেতৃবৃন্দ আছিল, চুক্তি ৰূপায়ণৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ আৰু 6 নম্বৰ দফা সম্পৰ্কত প্ৰতিবেদন দিবৰ কাৰণে ইতিমধ্যে সেই কমিটিয়ে ৰিপৰ্ট ছাবমিট কৰিছে। এনেকুৱা কেতবোৰ দফা আছে, 40টা আছে, যিকেইটা কেৱল ৰাজ্য চৰকাৰে কৰিব পাৰে। ৰাজ্য চৰকাৰে কৰিব পৰা ৰিকমেণ্ডেশ্যন খিনিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে ধন ধাৰ্য কৰিছে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে গৃহ মন্ত্ৰালয়ৰ লগত বিস্তৃতভাৱে আলোচনা কৰিছে। অসম চুক্তিৰ স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত
অসম আৰক্ষীয়ে বনভোজক লৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি বনভোজলৈ যোৱা বাহন তীব্ৰ বেগত চলাব নোৱাৰিব আৰু বনভোজলৈ যোৱা বাহনৰ বৈধ নথি পত্ৰ থাকিব লাগিব। এনে বাহনৰ চালকসকলে মদ্যপান কৰিব নোৱাৰিব আৰু নিয়ম ভংগ কৰা চালকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বনভোজস্থলীসমূহত গাড়ী ৰখোৱাৰ বাবে পৰ্যাপ্ত আছুতীয়া ঠাই থাকিব লাগিব আৰু সেই স্থানতহে বাহন ৰখাব পাৰিব। সূৰ্য উদয়ৰ পূৰ্বে আৰু সূৰ্যাস্তৰ পাছত বনভোজৰ বাহনৰ চলাচল নিষিদ্ধ হ'ব। স্থানীয় আৰক্ষীয়ে বনভোজস্থলীসমূহত VDP নিয়োগ কৰিব লাগিব। আৰক্ষী আৰু জৰুৰীকালীন সাহায্যৰ হেল্পলাইন নম্বৰ 112 আৰু চিকিৎসা জৰুৰীকালীন নম্বৰ 108 বিষয়ে বহলভাৱে প্ৰচাৰ চলাব লাগিব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে অৰূপ কুমাৰ শৰ্মাই।
মেঘালয়ৰ বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী ৰাফেল ৱাজৰিলৈ 2025 বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে। বিগত 4 দশকৰ অধিক কাল চিত্ৰকলা চৰ্চাৰ জৰিয়তে সমাজত সুন্দৰ বাৰ্তা বিয়পাৰ স্বীকৃতিস্বৰূপে শ্ৰীৱাজৰিক এই বঁটাৰে সন্মানিত কৰা হৈছে। এই বঁটাত আছে নগদ 25,000 টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ। 1961 চনৰ 14 মাৰ্চত শ্বিলঙত জন্মগ্ৰহণ কৰা ৱাজৰিয়ে 1991 চনত ৰীতি একাডেমি অৱ ভিজুৱেল আৰ্টছ নামৰ এটা সুকুমাৰ কলা প্ৰতিষ্ঠান স্থাপন কৰে। তেওঁ ইণ্ডিয়ান নেশ্যনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ আৰু খাচী অথৰ ছচাইটিৰ আজীৱন সদস্য। 65 বছৰীয়া শিল্পীগৰাকীয়ে ইতিমধ্যে কলকাতাৰ ISB and M Green ৱাৰিয়ৰ বঁটা আৰু তীৰথ সিং সোঁৱৰণি ৰাজ্যিক বঁটা লাভ কৰিছে। খাচী আৰু ইংৰাজী দুয়োটা ভাষাতে কেইবাখনো মূল্যৱান গ্ৰন্থ প্ৰণয়ন কৰা শ্ৰী ৱাজৰি চলচ্চিত্ৰ আৰু নাট্যকলাৰ সৈতেও জড়িত। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰণীয়াই আজি উজান বজাৰৰ নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত মহানগৰীৰ উন্নয়নৰ বছৰজোৰা খতিয়ান দিয়ে। মহানগৰীৰ উন্নত ৰাস্তা ঘাট নিৰ্মাণৰ বাবে 2026 বৰ্ষত চৰকাৰে 24 কোটি টকা ধাৰ্য কৰা বুলি তেওঁ প্ৰকাশ কৰে। বিশুদ্ধ খোৱাপানী যোগানৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱাৰ উপৰি ৰেচন কাৰ্ড থকা আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ মাজত বিনামূলীয়াকৈ খোৱাপানী যোগানৰ সুবিধা প্ৰদান কৰা হ'ব বুলি মেয়ৰগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে পৌৰ নিগমে জাবৰ জোথৰ নিষ্কাশন কেন্দ্ৰ, ফুটপাথৰ সৌন্দৰ্যবৰ্ধন আদি ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সভাত গুৱাহাটী পৌৰ নিগমৰ উপ পৌৰপতি স্মিতা ৰয়, যুটীয়া আয়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকা প্ৰমুখ্যে গুৱাহাটী পৌৰ নিগমৰ বিষয়ববীয়াসকল উপস্থিত আছিল। মেয়ৰগৰাকীয়ে এখন সংবাদমেলত মহানগৰীৰ উন্নয়নৰ বিষয়ে এইদৰে কয়।
আমি এমআরএ পুপ্রথমবারের উপরে এমআরএ যেটা আমার মানে ড্রাই ওয়েস্টর পর আমি বিভিন্ন ধরনের সংগ্রহ করো, প্লাস্টিক হোক, বোতলে হোক, কাগজে হোক, বিভিন্ন ধরনের আমি ডর ডর শহর দেখাব। সেই এমআরএ আমি আমার আদাবাড়িতে আমি নির্মাণ করেছি। এটি আমি ফাঁসি বাজারে তোমার যেটি আমার তেজপাই স্টেশন আছে তাতে আমি এমআরএ আমি এই এমআরএ পড়া কেন্দ্র আমি চলাইছো। তো আমি ড্রাই ওয়েস্ট আমি এখানে আমি কালেকশন করি পেলে বিভিন্ন ধরনের ব্যবস্থা আমি গ্রহণ করছো। আমি এনকিউবৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ আমি আৰ্থিক সাহায্য পাইছো আৰু স্বচ্ছতা বায়ু সৰ্বেক্ষণ প্ৰতিযোগিতা সৰ্বভাৰতৰ ভিতৰত 2024 চনত কিন্তু 25 বৰ্ষত আমি 21তম স্থান পাইছিলোঁ। যোৱা বছৰ আমি এই চাফ চিকুণ কৰাৰ ক্ষেত্ৰত বহুখিনি আমি সফলতা আমি লাভ কৰিব পাৰিছিলোঁ। এই ধৰণৰ ব্যৱস্থা আমি আজি আমি আপোনালোকৰ আগতে জনাইছোঁ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ হেমেন কুমাৰ কলিতাক ভাৰতীয় বায়ুসেনাত ফ্লাইং অফিচাৰ হিচাপে নিযুক্তি দিয়া হৈছে। শৈক্ষিক দায়িত্ব পালন কৰি থকা অৱস্থাত ভাৰতীয় বায়ুসেনাত নিযুক্তি লাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যাপক হিচাপে এই সাফল্য অৰ্জন কৰি ডঃ কলিতাই বিশ্ববিদ্যালয়খনলৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছে। ডঃ কলিতাই প্ৰি কমিছন প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰি প্ৰশিক্ষণ কালত শৃংখলা, নেতৃত্ব গুণ আৰু পেছাদাৰী দক্ষতাৰ নিদৰ্শন দাঙি ধৰে। তেওঁ ক্ৰমে অফিচাৰ্ছ ট্ৰেইনিং একাডেমি আৰু এয়াৰফৰ্চ ষ্টেচন তাম্বাৰামত দুটা পৰ্যায়ত হোৱা প্ৰশিক্ষণত সুখ্যাতি অৰ্জন কৰে। উল্লেখযোগ্য যে যোৱা 26 ডিচেম্বৰত ভাৰতীয় বায়ুসেনাই পৰম্পৰা অনুসৰি আয়োজিত এটা অনুষ্ঠানত তেওঁক এই পদবী প্ৰদান কৰে। নতুন দায়িত্বত ডঃ কলিতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ NCC কেডেটসকলক প্ৰশিক্ষণ, দিক নিৰ্দেশনা আৰু প্ৰেৰণা প্ৰদান কৰি তেওঁলোকক সততা, সেৱা আৰু দেশপ্ৰেমৰ মূল্যবোধে কৰ্মজীৱন গঢ়িবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত টিপমীয়া ধোঁৱাপথাৰ বৰনামঘৰ প্ৰাংগণত অহা 3 জানুৱাৰীৰ পৰা সদৌ অসম ৰেডঙীয়া গায়ন বায়ন সংস্থা অসমৰ দ্বিতীয় দ্বিবাৰ্ষিক পূৰ্ণাংগ ৰাজ্যিক অধিৱেশন আৰু অখণ্ড ভাগৱত পাঠ অনুষ্ঠিত হ'ব। এই আধ্যামিক তথা সাংস্কৃতিক অনুষ্ঠান সুচাৰুৰূপে সম্পন্ন কৰিবলৈ উদ্যোক্তা আৰু স্থানীয় ৰাইজে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। স্থানীয় বিধায়ক তথা ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই আজি অধিৱেশনস্থলী পৰিদৰ্শন কৰি সামগ্ৰিক প্ৰস্তুতিৰ বুজ লয়। মঞ্চ, থকা খোৱাৰ ব্যৱস্থা, ভকত বৈষ্ণৱৰ বাবে সা সুবিধা, শৃংখলা আৰু সুৰক্ষাৰ দিশসমূহ পৰ্যালোচনা কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে উদ্যোক্তাসকলক প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়ায়। মাজুলী সাংবাদিক সন্থাই বিগত বছৰকেইটাৰ দৰে বছৰৰ শেষ দিনটোত আজি স্নেহ সন্মিলনৰ আয়োজন কৰে। মাজুলী মহাবিদ্যালয়ৰ পদ্মকান্ত গোস্বামী সভাকক্ষত আয়োজিত স্নেহ সন্মিলনত জিলাখনৰ 3 জন বিশিষ্ট ব্যক্তি পদ্মধৰ পেগু, বাসাৰাম বৰুৱা আৰু বলো কলিতাক সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াক সাহিত্য জ্যোতি বঁটা প্ৰদান কৰা হয়। সন্থাৰ সভাপতি দিবাকৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই সন্মিলনত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পৰৱৰ্তী বাতৰি শুনক সংগীতৰ পৰা।
ইংৰাজী 2025 বৰ্ষৰ অন্তিম দিনটোত আজি অসম গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমী সমাৱেশত উৎসৱমুখৰ হৈ উঠে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই মেলাত আজি যথেষ্ট ভিৰ পৰিলক্ষিত হয়। গ্ৰন্থমেলাত আজি অষ্টম দিনা গ্ৰন্থযাত্ৰাৰ সুহৃদ সম্বোধন শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটীৰ উপৰি আন 7খন চহৰত আয়োজন কৰা অসম গ্ৰন্থমেলাৰ স্থানীয় সমন্বয়কসকলক লৈ আয়োজন কৰা এই অনুষ্ঠানটিত আদৰণি ভাষণ দি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে এইবাৰ সৰ্বাধিক স্থানত অসম গ্ৰন্থমেলা আয়োজন কৰা হৈছে আৰু এই অভিজ্ঞতা সঁচাকৈয়ে বিৰল। ইয়াৰ ফলত ৰাজ্যত গ্ৰন্থৰ প্ৰকাশ প্ৰসাৰ গতিশীল হোৱা বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানটিত লেখক গৱেষক নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক তথা লখিমপুৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ সমন্বয়ক ডঃ অৰবিন্দ ৰাজখোৱাই পৰিচালনা কৰে। গ্ৰন্থমেলা প্ৰাংগণত আজি কবি অনুভৱ তুলসী সোঁৱৰণী কবি সন্মিলন এখনো অনুষ্ঠিত হয়। কবি লেখক বিজ্ঞানী বিপুলজ্যোতি শইকীয়াই সঞ্চালনা কৰা এই সন্মিলনত ৰাজীৱ বৰুৱা, ৰাজীৱ বৰা, দিগন্ত শইকীয়া, লুৎফা হানুম, চেলিমা বেগম, সৌৰভ শইকীয়া প্ৰমুখ্যে ভালে সংখ্যক কবিয়ে কবিতা পাঠ কৰে। ইয়াৰ পাছতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত হেঙেৰাবাৰীৰ অসম জ্ঞান বিকাশ বিদ্যালয়, গড়চুকৰ এছ বি অ' পাব্লিক স্কুল আৰু নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ে ভাগ লয়। ইংৰাজী 2025 বৰ্ষৰ আজি অন্তিম দিন। কাইলৈ নতুন সম্ভাৱনা লৈ এটা নতুন বৰ্ষ আৰম্ভ হ'ব। ৰাজনীতি, সমাজনীতি, সাহিত্য, সংস্কৃতি, চলচ্চিত্ৰ, ক্ৰীড়া আৰু বিজ্ঞান প্ৰযুক্তি জগতৰ বহু উত্থান পতন আৰু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰোৱা 2025 বছৰটোৱে অসমবাসীলৈ ভালেমান সুখ আৰু দুখৰ সংবাদ লৈ আহিছিল। এনে প্ৰত্যাহ্বান নেওচিও জনসাধাৰণে নতুন সময়ক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষক আদৰাৰ বাবে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বছৰৰ অন্তিম দিনা বনভোজস্থলীসমূহতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। নৱবৰ্ষৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নৱবৰ্ষৰ লগতে বৰ্তমানৰ বনভোজৰ বতৰত সঘনাই হোৱা পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগে ৰাজ্যৰ বিভিন্ন স্থানত নিৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰি তুলিছে। দক্ষিণ কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ঐতিহাসিক চান্দুবি বিলৰ পাৰত কাইলৈৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ষোড়শ চান্দুবি মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱত বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি, হস্তশিল্প আৰু খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হয়। কাইলৈ পুৱা 8 বজাত এই মহোৎসৱৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজিৰে পৰা 4 জানুৱাৰীলৈকে কলাক্ষেত্ৰৰ ৰামধেনু উৎসৱ 2026ৰ আয়োজন কৰা হৈছে। উৎসৱৰ সৈতে সংগতি ৰাখি নিভাজ অসমীয়া গাঁৱৰ চানেকিৰে আমাৰ গাঁও শীৰ্ষক প্ৰদৰ্শনী আৰু বৰ্ণিল চন্দ শীৰ্ষক চিত্ৰ ভাস্কৰ্য প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। বিয়লি শিল্পী তোমাক প্ৰণাম অনুষ্ঠানৰ জৰিয়তে ন পুৰণি শিল্পীসকলে প্ৰয়াত শিল্পী ডঃ ভূপেন হাজৰিকা, চৈয়দ ছাদুল্লাহ, হেমন্ত দত্ত, ৰামচৰণ ভৰালী, জুবিন গাৰ্গ আৰু দীপক শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনাব। কাইলৈ সন্ধিয়া দিছপুৰ মহাবিদ্যালয়ৰ বিশেষ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। ঠাণ্ডা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু শিক্ষাৰ্থীৰ স্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত শিৱসাগৰ জিলাৰ সকলো চৰকাৰী, প্ৰাদেশিককৃত আৰু ব্যক্তিগত বিদ্যালয়ৰ পুৱাৰ পাঠদানৰ সময় সলনি কৰা হৈছে। বিদ্যালয়সমূহৰ খোলাৰ সময় কাইলৈৰে পৰা অহা 6 জানুৱাৰীলৈকে পুৱা 9:30 বজালৈ পিছুৱাই দিয়া হৈছে। অৱশ্যে বিদ্যালয় বন্ধৰ সময় অপৰিৱৰ্তিত থাকিব। অসমৰ ছোৱালী দলে গুৱাহাটীত অনুষ্ঠিত অস্মিতা পূব মণ্ডল হকী লীগৰ জুনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে। দলটোৱে আজি ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈবুল্লাহ হকী ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় স্থান নিৰ্ধাৰণকাৰী খেলত ত্ৰিপুৰাক 8-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। উল্লেখযোগ্য যে অসমে ছাব জুনিয়ৰ শাখাতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইপিনে উৰিষ্যাই আজি বিহাৰক 4-0 গ'লত পৰাস্ত কৰি জুনিয়ৰ শাখাৰ খিতাপ দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাৰ বকুৰ গান্ধী ময়দানত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, ইংৰাজী 2026 বছৰটোত ৰাইজৰ সবল কণ্ঠৰ ভূমিকা পালন কৰি যাবলৈ অসম গণ পৰিষদ দল প্ৰতিশ্ৰুতিবদ্ধ, বনভোজক লৈ অসম আৰক্ষীৰ নীতি নিৰ্দেশনা জাৰি, মেঘালয়ৰ বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী ৰাফেল ৱাৰজিলৈ 2025 বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা আৰু অস্মিতা পূব মণ্ডল হকী লীগৰ জুনিয়ৰ শাখাত অসমৰ ছোৱালী দলৰ ব্ৰঞ্জৰ পদক অৰ্জন। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।